পডকাষ্টৰ সমৰ্থতালৈ নমস্কাৰ। ৰমজান মাহ প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে অতি পবিত্ৰ মাহ। ইছলাম ধৰ্মৰ প্ৰতিজন ব্যক্তিয়ে আগ্ৰহেৰে বাট চাই থাকে এই ৰমজান মাহৰ বাবে। এই ৰমজান মাহৰ লগত জড়িত হৈ আছে ধৰ্মীয় ৰীতি নীতি। ৰমজান মাহৰ প্ৰতিটো দিন ইছলাম ধৰ্মাৱলম্বী লোকসকলে কেনেকৈ অতিবাহিত কৰে এই বিষয়ে জানিবলৈ আমি লগ ধৰিছিলোঁ বহুকেইজন ব্যক্তিক। আহকচোন, তেখেতসকলে কি কয় আমি তেখেতসকলৰ পৰাই জানি লওঁ। প্ৰথমে এয়া নগাঁও ভূঞাপট্টিৰ ইমৰাণ হুছেইন।
হয়, মোৰ নাম ইমৰাণ হুছেইন। মোৰ ঘৰ নগাঁও জিলাৰ হয়বৰ গাঁৱৰ ভূঞাপট্টিত। ৰমজান মাহ বুলি কয়, আৰবী এটা মাহ আছে। এই মাহটোতে ৰোজা পালন কৰা হয়। ৰোজা পালন কৰিবলৈ আমি অধিক আগ্ৰহেৰে বাট চাই থাকোঁ, কিয়নো এই ৰোজা বৰ মহত্বপূৰ্ণ। মানে বছৰৰ এটা মাহ যেতিয়া ৰমজান মাহটো আহে, তেতিয়া আমাৰ সকলো মানে প্ৰস্তুতি আৰম্ভ কৰি দিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। তাৰপিছতে অকল ইছলাম ধৰ্মাৱলম্বী লোকেই নহয়, আজিকালি দেখা যায় ইফতাৰ বা বিভিন্ন হেৰিত আমাৰ সকলো ধৰ্মৰ মানুহে যোগদান কৰে। আৰু ৰোজা বুলি ক'লে মানুহে এটা সহানুভূতিও দিয়ে যে এখেতৰ ৰোজা আছে। আজিকালি আমাৰ চৰকাৰেও তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিছে যে সোনকালে ছুটি, স্কুল কাৰ্যালয় এইবোৰ ছুটি, গতিকে বৰ ভাল কথা। এইবোৰ আমাৰ সকলো মানুহ এতিয়া ৰোজাক সন্মান দিব জানিছে। এই ৰোজা আচলতে আত্মসংযম, মানুহৰ ত্যাগ, সহিষ্ণুতা, এই ৰিপু দমন কৰা ইত্যাদি বিভিন্ন ধৰণৰ কথা ইয়াত সন্নিৱিষ্ট হৈ আছে। ৰমজান মাহত মানে কি, আমাৰ সদায় বছৰৰ সদায়েই মানে এই কোৰাণ শ্বৰীফৰ ওপৰত, কোৰাণ শ্বৰীফৰ যিবোৰ কথা আছে, তাৰোপৰি আৰু কিছুমান ধৰ্মগ্ৰন্থ আছে, সেইবিলাক হাদিছ বুলি কয়। এই হাদিছসমূহত আমাৰ কেনেধৰণেৰে আমি জীৱন নিৰ্বাহ কৰিব লাগিব বা আমি কেনেদৰে আগবাঢ়ি যাব লাগিব, আত্মা পৰমাত্মাৰ কেনেদৰে মিলন হ'ব, এই সকলোবোৰ বৰ সুন্দৰকৈ ইয়াত লিপিবদ্ধ হৈ থাকে। আৰু বিশেষকৈ আৰবী ভাষাত থাকে, গতিকে সাধাৰণ পাঠকসকলে বা আমি সেইবোৰ বুজি নাপাওঁ। আজিকালি বিভিন্ন ধৰণৰ মানে ভাষাত সেইবোৰ ট্ৰেঞ্চলেট হৈছে। গতিকে মছজিদলৈ গ'লে মানে প্ৰত্যেক শুকুৰবাৰে জুম্মা নামাজ যে পঢ়ে, এই জুম্মা নামাজৰ আগত এনেকুৱা কিছুমান বস্তু ৰাইজক বুজাই দিয়ে যে এনেকুৱা 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 হ'লে এনেকুৱা হ'ব তেনেকুৱা হ'ব। ইয়াৰ বিষয়ে আলোচনা বিলোচনা হৈয়েই থাকে সদায় মানুহৰ উন্নতিৰ কাৰণে, আৰু মানুহে যাতে ধুনীয়াকৈ হিংসা মানে সন্ত্ৰাস এইবিলাক পাহৰি একদম ভাতৃত্ববোধেৰে কেনেকৈ পৃথিৱীখনত জীয়াই থাকিব লাগিব, সমাজখনক আগুৱাই লৈ যাব লাগিব, কেনেকৈ মানুহক মানে নিৰাপত্তা দিব লাগিব, এই সকলো ধৰণৰ কথা থাকে। লোভ মোহ এইবিলাক আঁতৰি থাকিব লাগিব, যিখিনি আছে তাকে মানে সৎ ভাৱেৰে পৰিচালনা কৰি সৎ জীৱন যাপন কৰাৰ উদ্দেশ্যে হৈছে ইছলাম ধৰ্মৰ কথা। এই মাহটোত আমি চেহেৰি খাব লাগে। চেহেৰি মানে সূৰ্যোদয়ৰ আগতে এখন আচলতে এখন মানে লিষ্ট দিয়া হয়, সেই তাত লিখাই থাকে সময়টো। ধৰক প্ৰত্যেক ঠাইৰে সূৰ্যোদয় সূৰ্যাস্ত মানে সময় বেলেগ বেলেগ হয়, গতিকে সেই অনুসাৰে এটা সময় ধাৰ্য কৰি দিয়া হয়। সেইমতে মানুহে তাৰ আগতে উঠি খাই বৈ মুখ চুখ পৰিষ্কাৰ কৰি পেলাই দিনটো ৰোজা ৰাখিবৰ কাৰণে প্ৰস্তুত হৈ যায়। আৰু তাৰ আগতে কিছুমান নামাজ প্ৰাৰ্থনা আছে, সেইবোৰ কৰে, তাৰপিছত দিনটো ৰোজা ৰাখে, অনাহাৰে থাকে। তাৰপিছত আকৌ সন্ধিয়া সূৰ্যাস্তৰ সময় তাত দিয়া থাকে, গতিকে সেই সূৰ্যাস্ত আগে আগে গোটেই টেবুলত গোটেই খোৱা বস্তুখিনি যোগান ধৰি মানুহসকলে প্ৰাৰ্থনা কৰি আজানলৈ অপেক্ষা কৰি থাকে যে আজানটো দিব আৰু পানী গিলাচ খাব, তাৰপিছতে ইফতাৰ কৰে। এনেকৈ কেতিয়াবা জোন দেখা নাযায়, তেতিয়া জোন ঈদ তেনেকৈ খেলি মেলি হয়, কোনোবা ঠাইত দেখে বা ডাৱৰীয়া কাৰণে নহয়, কিন্তু আৰবত বা হেৰি তাতকৈ আমাৰ দেশতকৈ তাত এদিনৰ আগতে ঈদ হয়। কমিটি থাকে, হিলাল কমিটি বুলি কয়, এনেকৈ বিভিন্ন ধৰণৰ হেৰি আছে, সেইসমূহে জনাই দিয়ে যে এনেকৈ তেনেকৈ আমুক তাৰিখে ঈদ ঈদ উল ফিতৰ ধাৰ্য কৰা হৈছে, আপোনালোকে ঈদ দৰ নামাজ পঢ়িব পাৰিব। আৰু বিভিন্ন ধৰণৰ মানে সমাজ আছে, সেই সমাজবিলাকে বিভিন্ন ধৰণৰ মানে সময় নিৰ্ধাৰণ কৰি দিয়ে, আমুক ঈদগাহত আপোনালোকে নামাজ পঢ়িব, ইমান সময়ত অনুষ্ঠিত হ'ব, আপোনালোক ৰাইজ সকলো এই সময়ত উপস্থিত থাকিব লাগিব। তেতিয়াকে মানুহে গৈ আগতীয়াকৈ তাত গৈ বহি থাকে, তাৰপাছত নামাজৰ শেষত ইজনে সিজনক আলিংগন কৰে, তাৰপাছতে মানে মৰম চেনেহ ভাতৃত্ববোধ, খোৱা বোৱা, ইঘৰে সিঘৰলৈ যোৱা, সিঘৰে সিঘৰলৈ যোৱা, এনেকুৱা ধৰণৰ হয়। আৰু সৰু ল'ৰা ছোৱালীবোৰে নতুন নতুন কাপোৰ পিন্ধে, ডাঙৰবিলাকেও পিন্ধে বাৰু, কিন্তু সৰু ল'ৰা ছোৱালীৰ উৎসাহটো বৰ বেছি দেখা যায়।
এয়া ৰায়হানা বেগম।
মোৰ নাম ৰায়হানা বেগম। আৰবী মাহৰ অষ্টম মাহ যেতিয়া শ্ৰাৱণৰ মাহ আহে, নৱম মাহটোৱে হৈছে ৰমজান মাহ। তেতিয়া আমি শ্ৰাৱণ মাহৰ পৰাই মানে আমি আগ্ৰহেৰে বাট চাই থাকোঁ যে আমি ৰমজান মাহ আহিব, আমি ৰোজা ৰাখিব লাগিব। তেতিয়া শ্ৰাৱণৰ মাহতো ৰোজা আছে, তেতিয়া আমি মানে এডভান্স ধৰি লওক, তেতিয়া আকৌ দুটা তিনিটা তেনেকুৱা আমাৰ নফল ৰোজা থাকে, তেতিয়া আমি ৰোজা ৰাখোঁ। তাৰ পাছতে আকৌ ফৰজ, ৰমজানৰ মাহৰ ৰোজাটো হৈছে ফৰজ ৰোজা। সেইটো মানে প্ৰতিটো মুছলিমৰ কাৰণে আল্লাহ ফৰজ কৰি দিছে। আমাৰ নবী ছাল্লাল্লাহু আলাইহি ছাল্লামৰ তৰফৰ পৰা তেওঁৰ উম্মতসকলক এইটো ফৰজ কৰি থৈ গৈছে। আমি প্ৰত্যেকটো প্ৰাপ্তবয়স্ক মানুহে, আৰু প্ৰাপ্তবয়স্ক বুলি নহয়, ল'ৰা ছোৱালী যেতিয়া 7 বছৰ 9 বছৰ তেনেকুৱা বয়সৰ পৰাই আমি তেওঁলোককো প্ৰেক্টিচ কৰাই আনিব লাগে যে তোমালোকে ৰোজা ৰাখিব লাগিব, প্ৰথমতে এটা বা দুটা তেনেকৈ তেওঁলোককো আমি এইটো বস্তুত নিয়মটো আমি তেওঁলোকক মানে প্ৰস্তুত কৰাওঁ। আৰু যিসকল ডাঙৰ তেওঁলোকেতো গোটেই দিন অনাহাৰে ৰোজা ৰখা হয়, আৰু এইটো আমাৰ ফজিলতৰ মাহ হয়। এই মাহটোত আমাৰ আল্লাহৰ ৰহমতৰ দৰজাটো খোলা থাকে। সেইটোৰ বান্দাসকলে, যিসকল আমি নবীৰ উম্মত, তেওঁলোকে আমি প্ৰত্যেক ৰমজান মাহত আমি 30টা ৰোজা ৰাখিব লাগে। আৰু প্ৰত্যেক, আৰু যেতিয়া ৰমজান মাহৰ আগদিনাখন জুন ওলায়, ৰমজান মাহৰ জুনটো ওলায়, জুনটো চাই তেতিয়া মানে নিৰ্ধাৰণ কৰা হয় যে আজি চেহৰি খোৱা হ'ব। চেহৰি খাই পিছদিনাখনৰ পৰা ৰোজা আৰম্ভ হৈ যায়। আৰু ৰোজাটোৰ মাহটো হৈছে আমাৰ প্ৰত্যেক মানুহৰে গাত কিছুমান ৰিপু থাকে, ভাল বেয়া তেনেকুৱা কিছুমান বেয়া ৰিপু থাকে। ৰিপুসকল যেনেকৈ লোভ, কাম, ক্ৰোধ, হিংসা, এইসকলৰ পৰা আমি সকলো মানুহে বিৰত হৈ থাকিব লাগে। ৰমজান মাহটো আমি কওঁ ৰোজা, কিন্তু আৰবীত ইয়াৰ শব্দটো হৈছে চুৱাম বুলি কোৱা হয়। চুৱাম অৰ্থ বিৰতি থকা, বিৰত থকা, সকলো বেয়া কামৰ পৰা আমি বিৰত থাকিব লাগিব। কিছুমান এনেকুৱা বেয়া কাম আছে যিসকল মানে আমাৰ আল্লাহ, আমাৰ ওপৰৰ পৰা তেওঁ সৃষ্টিকৰ্তা মানে আমাৰ সেইটো, সেইবিলাক বস্তু আমি এৰাই গোটেই জীৱনে আমি চলিব লাগে। যিবিলাক কাম আছে আমাৰ মাজত, আমি এইকেইটা কৰিবলগীয়া কাম, তেনেকুৱা কিছুমান কামৰ পৰাও আমি বিৰত থাকোঁ। যেন ধৰি লওক কিছুমান দিনত খোৱা লোৱাৰ পৰা আমি বিৰত থাকোঁ, আৰু কিছুমান এনেকুৱা কাম আছে যে কাৰোবাৰ লগত কাজিয়া লগা, হিংসা কৰা, জোৰে কথা কোৱা, তেনেকুৱা কিছুমান উপৰঞ্চি কিছুমান তেনেকুৱা কাম আছে যিবিলাক আমি কৰিলে পাপ নহয়, কিন্তু সেইবিলাকৰ পৰা আমাৰ ৰিপুবিলাক যাতে উত্তেজিত হৈ নাযায়, সেইবিলাক বস্তুৰ কামৰ পৰাও আমি বিৰত থাকিব লাগে। গোটেই দিন ৰোজা ৰখা হয়, ৰাতিপুৱা চেহৰি খায়, চেহৰি মানে সূৰ্য উদয়ৰ আগত আমাৰ সুবহ ছাদিক বুলি কয়, ফজৰৰ যিটো আজান দিয়ে তাৰ আগতেই আমি খাব লাগে চেহৰিটো। চেহৰি আমি কিছুমান মানুহে ভাতো খায়, কিছুমান লঘু আহাৰো খায়, কিছুমান মানুহে ধৰি লওক ব্ৰেড খায়, খেজুৰ খায়, গাখীৰ খায়, কল খায়, বহুত মানুহে আপোনাৰ গেছৰ প্ৰব্লেম থাকিলে ভাত তাত তেনেকৈ খাব নোৱাৰে, খাই পেলাই আপোনাৰ যাতে গোটেই দিনটো যাতে আমাৰ শাৰীৰিকভাৱে যাতে আমি কোনো সমস্যাৰ সন্মুখীন নহওঁ তেনেকুৱা আহাৰ আমি খাব লাগে, যিটো আহাৰ আমি সহজে হজম কৰিব পাৰোঁ গোটেই দিন যাতে তাৰ পৰা আমাৰ কোনো সমস্যাৰ সৃষ্টি নহয়, তেতিয়া আমি সেইখিনি খাব লাগে। তাৰ পাছত আকৌ যেতিয়া দিনত আমি নামাজ পঢ়িব লাগে, কোৰাণ তেলাৱত কৰিব লাগে, আপোনাৰ এইটো মাহত যিমান মানে আমি ধৰ্মৰ কাম আল্লাহৰ সন্তুষ্টিৰ কাৰণে, কাৰণ ৰোজাটো আমি ৰাখোঁ আল্লাহৰ কাৰণে, একমাত্ৰ আল্লাহৰ কাৰণে ৰাখোঁ, আৰু এই ৰোজাটো মানে ইয়াৰ বিনিময় আল্লাহ দিব আমাক, গতিকে আল্লাহ ভাল পোৱা গোটেইখিনি কাম আমি এই ৰোজা মাহত কৰিব লাগে। আমি কোৰাণ পঢ়োঁ, আমি কোৰাণ খতম দিওঁ, খতম মানে আমি সম্পূৰ্ণ কোৰাণটো কমপ্লিট কৰোঁ গোটেই ৰোজা মাহ, আজি এপাত দুপাত তেনেকৈ মানে ৰোজা আমি ৰোজা মাহতে কমপ্লিট কৰি পেলাই আমাৰ যিসকল আমাৰ এই পৃথিৱীৰ পৰা গুচি গৈছে আমাক এৰি, তেওঁলোকৰ কাৰণে আমি ওপৰৱালাৰ তাত আমি প্ৰাৰ্থনা কৰোঁ তেওঁলোকক যাতে বেহেস্তত হেৰি কৰে, আমাৰ যিবিলাক আমি গুণাহ কৰোঁ সেইবিলাকৰ পৰা যাতে আল্লাহ আমাক মানে মাফ কৰি দিয়ে, মাগফিৰাত কৰে আমাক। আৰু ৰোজা মাহটো 3টা ধাপ আছে, দিনটো আমি ঘৰুৱা কাম কৰোঁ, ঘৰুৱা কাম কৰি পেলাই নামাজ আছে, পাঁচ ৱাক্ত নামাজ পঢ়োঁ। আৰু ৰোজা মাহত অলপ ওপৰঞ্চি নামাজো আছে, যেনেকৈ ধৰি লওক তাৰাবীৰ নামাজ আছে সন্ধিয়াৰ পাছত, ইফতাৰি কৰাৰ পাছত তাৰাবীৰ বিশ ৰাকাত নামাজ আছে। তাহাজ্জতৰ নামাজ আমি গোটেই বছৰতে পঢ়িব লাগে, তথাপিও ধৰি লওক আমি চেহেৰি সময়ত উঠা হয় কাৰণে তাৰ আগত আমি তাহাজ্জতৰ এটা এক্সট্ৰা এটা নামাজ আছে, সেইটোও আমি চেষ্টা কৰোঁ পঢ়িবলৈ। তাৰপাছত আকৌ যেতিয়া আবেলি হৈ আহে দুটা আঢ়ৈটাৰ পাছত আমি ইফতাৰ কৰিম, ইফতাৰীৰ কাৰণে প্ৰস্তুত কৰিব লাগে। আমি ধৰি লওক ঘৰত ল'ৰা ছোৱালী থাকে, কোনে কি খাই ভাল পায়, এইটো মানে উৎসাহ এটা আমাৰ, মানে খোৱা লোৱাৰ এটা মানে ফূৰ্তি এটা হয় যে আজি কি বনাম, আজি কি খাবা, চবৰে মানে ধৰি লওক বুট খাওঁ, খেজুৰ খাওঁ, মিঠাই কিবা এটা বনাওঁ, আৰু তেনেকুৱা পোলাও বনাওঁ, ৰুটি বনাওঁ, ভাজি বনাওঁ, তেনেকৈ মানে বিভিন্ন ধৰণৰ সদায় মানে বেলেগ বেলেগ ধৰণৰ খাদ্য প্ৰস্তুত কৰা হয়। আলহীকো দিওঁ, আমি ওচৰ চুবুৰীয়া মানুহক দুখ দুখীয়াক দিওঁ, যাতে কোনোবা ঘৰত ওচৰ চুবুৰীয়া তেওঁলোকৰ মানুহক আজি ইজনে সিজনৰ ঘৰত পঠিয়ায়, ইজনে সিজনৰ ঘৰত পঠিয়াই আকৌ ওচৰ চুবুৰীয়া যিসকল ধৰি লওক অলপ দুখীয়াৰ শ্ৰেণীৰ মানুহ আছে তেওঁলোকৰ ঘৰতো আমি দিওঁ। ইফতাৰীৰ সময়টো আৰু চেহেৰীৰ সময়টো আমাৰ এটা সময় নিৰ্ধাৰণ কৰা থাকে, যাতে সূৰ্যটো উদয় হোৱা আৰু সূৰ্য অস্ত যোৱা, সূৰ্যটো অস্ত যোৱাৰ সময়ত আমি ইফতাৰ কৰোঁ আৰু সূৰ্যটো উদয় হোৱাৰ আগত আমি চেহেৰী খাই কমপ্লিট কৰিব লাগে। সেইটোৰ কাৰণে আমাৰ বিভিন্ন জ্ঞানী মৌলানাসকলে এটা চাৰ্ট বনায়, তাৰ এটা হেৰি তালিকা বনায়, সময়খিনিৰ এটা নিৰ্ধাৰণ কৰে, সেই সময়মতে আমি ইফতাৰ কৰিব লাগে। আৰু আজানো দিয়ে, তাৰ লগত আমাৰ আজানো আছে, চেহেৰীৰ সময়তো আজান দিয়াৰ পাছতো আমি পানীও নাখাওঁ, তাৰ পাছতে আমি ৰোজাৰ কাৰণে নিয়ত কৰোঁ, যিটো মানে যে মই পিছদিনাখন ৰোজা ৰাখিম, ৰোজাটো মই আল্লাৰ কাৰণে ৰাখিম, তেনেকৈ এটা নিয়ত বুলি কয়, প্ৰস্তুতিটো হয় তেনেকৈ নিয়ত কৰোঁ। আকৌ ইফতাৰৰ সময়তো এটা নিয়ত আছে, সেইটো মানে নিয়ত কৰি পেলাই আমি আল্লাৰ নাম লৈ পেলাই আকৌ ইফতাৰি কৰোঁ সন্ধিয়া। মানে আমি আল্লাৰ কিছুমান হেৰি আছে, জিকিৰ আছে, তজবি আছে কিছুমান, সেইবিলাক আমি মানে হেৰি কৰোঁ, গুণতি কৰি এহেজাৰ এশ তেনেকৈ মানে আমি গুণতি কৰি কৰি নামাজৰ পাছতো কৰোঁ, এনেও বহি পেলাই কৰোঁ আমি নামাজৰ পাছতো। আমাৰ নিয়ম আছে তেনেকুৱা কিছুমান জিকিৰ, আল্লাৰ তজবিবিলাক ল'ব লাগে, সেইখিনি আপোনাৰ ফৰজ নামাজৰ পাছত, নফল নামাজৰ পাছত তেনেকৈ তজবি আছে, তজবিসমূহ আমি সেইটোত হিচাপ কৰোঁ মালাটোত। পুৰুষসকলে মছজিদত এইটো মানে উচ্চাৰণ কৰি অকণ সকলোৱে তেওঁলোকে জামাত বুলি কয়, তেওঁলোকে সকলোৱে একগোট হৈ পেলাই মছজিদত যিটো নামাজ পঢ়ে তেওঁলোকে স্পীকাৰ লগাই গোটেইখিনি মানুহে শুনাকেই পঢ়ে, আৰু মহিলাসকলে এইটো মানে নিজে নিজে পঢ়ে, মুখেদিয়ে কয় যাতে উচ্চাৰণটো বেলেগৰ পৰা শুনা হোৱা নাযায় তেনেকৈ কয়। ৰোজা মাহটো মানে এনে আমাৰ আৰবী ভাষাত কয় বৰকতৰ মাহ বুলি কয়, ইয়াত ল'ৰা ছোৱালী খাদ্যৰ মানে যি যেনেকুৱাই হওক, আৰ্থিকভাৱে সচ্ছলেই হওক বা দুৰ্বলেই হওক, তেওঁলোকৰ মানে খোৱা লোৱা ঘৰত মানে সকলোৰে ঘৰত মানে খোৱা লোৱাৰ কোনো অভাৱ নাথাকে এইটো এই মাহটোত। আপোনাৰ বিভিন্ন খোৱা বস্তু ঘৰত তৈয়াৰ কৰা হৈ যায়, ল'ৰা ছোৱালী মানে বহুত আমোদৰ সৈতে মানে তেওঁলোকে এই মাহটো ভাল পায় ল'ৰা ছোৱালীয়ে।
মোৰ নাম শাহনাজ হাজৰিকা। দৈনন্দিন কামৰ মাজত ঈদৰ কাৰণেও মানে ভাবি থৈছোঁ মনত আৰু কি কৰিম কি নকৰিম এনেকৈ ভাবি থৈছোঁ। নতুন কাপোৰ লোৱা হয় মানে আপোনাৰ আৰ্থিক অৱস্থা ফাইনেন্সিয়েল কণ্ডিশ্যন যেনেকুৱাই নহওক চবেই মানে নতুন কাপোৰ লয়, আৰু এইটো মানে আমাৰ বিলিফ হয় আৰু এইটো সঁচাই হয় যে মানে নতুন কাপোৰ ল'ব লাগে, তেতিয়া আমাৰ মানে আল্লাইও ভাল পায়। মানে গোটেই মাহটো ধৰক ফাষ্টিং কৰা হয় যে নতুন কাপোৰ লৈ পেলাই আমি আনন্দ কৰিব লাগে মানে ঈদত, আৰু আমি কেতিয়াবা দুখীয়া মানুহকো দিওঁ নতুন কাপোৰ চাপোৰ দিয়া হয়, দান দক্ষিণা কৰা হয়।
দক্ষিণা কৰা হয় এই
মাহটো হয় মানে একচুৱেলি আমাৰ নিয়মতেতো আমি জাকাত কৰি মানে হেয়া দিব লাগে, জাকাত দিব লাগে, ফিত্ৰা দিব লাগে। ফিত্ৰা মানে প্ৰত্যেক মানুহৰ হিচাপত দিব লাগে, ধৰক পাঁচজন ব্যক্তি আছে ঘৰত তে পাঁচটা ফিত্ৰা দিব লাগিব, এতিয়া ফিত্ৰাটোৰ হিচাপটো সদায় প্ৰত্যেক বছৰ বেলেগ বেলেগ হয়। আৰু জাকাতটো মানে সেইটো আপোনাৰ নিজৰ ইচ্ছামতে আৰু আপুনি যিমান দিব পাৰে আৰু যাৰ যিমান ক্ষমতা আছে সেইটো অনুযায়ী দিয়া হয়। খুবেই মানে ভাল লাগি থাকে মনটো যে ঈদ আহিব বুলি, কিন্তু এটা মানে ঈদ আহিব বুলি খুব ভাল লাগে, কিন্তু ৰোজা মাহটো যে গুচি যাব সেইটো অকণমান বেয়াও লাগে, মানে মিক্সড ইমোশ্যনছ থাকে মানে আমাৰ হয়। মানে এটা বছৰলৈ গ'লগৈ, এটা বছৰলৈ গ'লগৈ, তাৰপিছত মানে এনেকুৱা লাগে ঈদত মানে খালেও এনেকুৱা লাগে ভুলতে খালো নেকি, ৰোজা আছে নেকি, এনেকুৱা এটা ফিলিং আহি যায় কেতিয়াবা ঈদত মানে কেতিয়াবা। ইছলামিকৰটো এইটো মানে একদম পুৰা কম্পালচৰি হয় ৰোজা ধৰিব লাগে, কিন্তু এইটো চাইণ্টিফিকেলিও বহুত ভাল হয়, সেইটো কাৰণে এতিয়াতো দেখা গৈছে যে বহুত বেলেগ ধৰ্মৰ মানুহো মানে ধৰে মানে ৰোজাটো, কিন্তু চাইণ্টিফিকেলি মানে বহুত ভাল হয়। তাৰমানে আমি ধৰক বাৰ ঘণ্টামান লঘোণে থাকোঁ, ফাষ্টিঙত থাকোঁ, তাৰ কাৰণে ধৰক ফেটছবিলাক গলে, এই ফেটছবিলাক গলাৰ কাৰণে মানে কি হয় আপোনাৰ ব্লাড প্ৰেছাৰ চুগাৰ সেইবিলাক নিয়ন্ত্ৰণত আহে, কণ্ট্ৰলত আহে, গতিকে এইটো চাইণ্টিফিকেলিও ইটছ ভেৰি গুড মানে, আৰু এইটো পেচেঞ্চটোও মানে বহুত আমাৰ বঢ়াই দিয়ে। এই ধৰক আমাৰ পটককৈ খং উঠা, মানে আমি ধৰক দুখীয়া মানুহলৈকেতো এনেকৈ ধৰক আমি ধৰক একমাহে ৰাখোঁ, কিন্তু দুখীয়া মানুহলৈকে এনেকুৱা ধৰক লঘোণে প্ৰায় থাকিব লগা হয়, গতিকে তাহাঁতৰ দুখটো আমাক মানে বুজাই দিয়ে।
মোৰ নাম য়াস্মিন বেগম। পবিত্ৰ ৰমজান মাহ বুলি ক'লে মানে আমাৰ ৰমজান মাহৰ 15 দিনৰ আগত শুবে বৰাত হয়। এই শুবে বৰাতৰ দিনটোৰ পৰাই আমাৰ মানে প্ৰত্যেক মুছলিমসকলেই মানে আমাৰ বহুত আগ্ৰহী হৈ থাকে ৰমজান মাহটোৰ কাৰণে, যে ৰমজান মাহ আহিছে, ৰোজা ৰাখিম, মানে ভাল লাগিব। শুবে বৰাতৰ দিনটোতো আমি তেনেকৈ মানে সকলো মহিলাসকলে আমি ঘৰটো চাফা কৰোঁ, কাপোৰ কানি ধুওঁ, ঘৰ মচোঁ। ঘৰ মুচি পেলাই আমি সন্ধিয়া সময়ত আপোনাৰ ৰুটি আৰু হালোৱা বনাওঁ শুবে বৰাতৰ দিনটোত। তাৰপিছতে আমি ৰুটি আৰু হালোৱা খাই পেলাই কিছুমান মানুহে আকৌ কি কৰে আপোনাৰ শুবে বৰাতত যিটো আপোনাৰ মানে আমি হালোৱা বনাবৰ কাৰণে চুজি আনো, তাৰে চুজি ৰমজান মাহৰ কাৰণে ৰাখিও থয়। এই তেনেকুৱা কিছুমান মানে আপোনাৰ নিয়ম আছে আমাৰ। তাৰপিছতে ৰমজান মাহটোত আমি তেনেকৈ প্ৰত্যেক মহিলাসকলে আকৌ 15 দিনৰ পাছত আকৌ তেনেকৈ ৰমজান মাহৰ কাৰণে আমি কাপোৰ কানি ধুওঁ, ঘৰ চৰ মচোঁ, মানে ঘৰখন পবিত্ৰ কৰোঁ। তাৰপিছতে ৰোজা ৰাখিবৰ কাৰণে আকৌ তেনেকৈ মানে সকলো মানে মহিলাবিলাকে আকৌ আমাৰ যিবিলাক পুৰুষ তেওঁলোকে বজাৰ কৰে, মানে মানে উৎসাহ হৈ থাকে আৰু যে ৰমজান মাহ আহিছে, এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব। আৰু তেনেকৈ আমি চেহেৰী সময়ত মানে অকল মহিলাজনীয়ে যে উঠি চেহেৰী বনাব সেইটো নহয়, সকলো শিশুবিলাকো উঠে, উঠি পেলাই তেওঁলোকে কয় যে ময়ো চেহেৰী খাম, আমা আমিও চেহেৰী খাম, তেনেকুৱা মানে বহুত মানে উৎসাহ আগ্ৰহী হয়। সিহঁতে খাই পেলাই মানে খুব আনন্দ পায় যে চেহেৰী খালো, যিয়ে নাখাওক মানে যি অকণমানেই নাখাওক খুব আনন্দ পায় খাই পেলাই। ফল মূল আপোনাৰ তৰমুজ, আপেল, আঙুৰ এইবিলাকতো প্ৰত্যেক ঘৰতে থাকিবই। আৰু ৰাতি হ'লে ভাত মানে কি ভাত বনোৱা হয়, কিন্তু ভাতটো খোৱাহে নহয়, কাৰণ ইফতাৰিত সকলোৱে ঘৰত যিমান মানুহ আছে চবেইটো কিবা অকণমান নহয় কিবা খায়েই, সেইকাৰণে ভাতটো বনোৱা হ'লেও মানে কমকৈ বনোৱা হয় আৰু তাৰপিছত চেহেৰীত খাই দিয়া হয়।
তেনেকৈ সোনকালে উঠা হয়,
ৰাতি আকৌ সোনকালে উঠা হয়, আপোনাৰ 2-2:30 বজাততো উঠা হয়েই, বনাবৰ কাৰণে সোনকালে উঠিব লাগে। এনে খোৱা টাইমটো আপোনাৰ 4 বজাত ফজৰ আজান দিয়ে আমাৰ, 4 বজাৰ আগত খাই শেষ হ'ব লাগিব। তাৰ আগতে আপোনাৰ 2-2:30 বজাত সকলো মহিলা উঠে, তেনেকৈ উঠি পেলাই ভাত চাত বনাই বনাই সকলোকে তেনেকৈ খুৱায়। মহিলাবিলাকৰ আপোনাৰ 7টা ৰোজা ভংগ হয়, 7টা ৰোজা ভংগ হয়। তাৰপিছত কিন্তু সেই ৰোজাকেইটা আকৌ আপোনাৰ ৰমজান মাহৰ পাছত ধৰিব পাৰি, সেইটো আমাৰ নিয়ম আছে। মানে মহিলাবিলাকৰ কাৰণে সেইটো আমাৰ আল্লাহে নিয়ম ৰাখি দিছে যে 7টা ৰোজা আকৌ পিছত পালন কৰিব লাগিব। তেওঁলোকৰ কাৰণে ধৰা বন্ধা নাথাকে, মানে পাৰিলে আল্লাহে ৰাখিব দিছে, নোৱাৰিলে মানে এটা নিয়ম আছে কাফৰা বুলি কয়, সেইটো আপোনাৰ ভৰিব লাগিব। ঈদৰ কাৰণে প্ৰস্তুতি মানে এতিয়া ভাবি আছো, এতিয়াও চলোৱা নাই। আপোনাৰ আমাৰ ৰমজান মাহটোতে কদৰ হ'ব, কদৰৰ আপোনাৰ 2-3 দিনৰ আগৰ পৰাই আমি মানে ঈদৰ নাস্তা বনাম চাগে। আৰু
মোৰ নাম নাছিমা য়াস্মিন। ঈদ বুলি কোৱাৰ লগে লগে মনত খুব আনন্দ আহে, প্ৰথম কথা সেয়াই। আৰু যিহেতুকে বছৰৰ 2টা দিনেই আমাৰ ঈদ পালন কৰা হয়, এটা হৈছে ৰমজান মাহৰ ঈদ আৰু এটা হৈছে যিটো আমি কোৰবানীৰ ঈদ বুলি কওঁ। গতিকে ৰমজান মাহৰ ঈদ বুলি ক'লে ৰোজাৰ মাহৰ আৰম্ভণিৰ পৰাই এটা মনত উল্লাস এটা আহে, উৎসাহ উদ্দীপনা এটা মনত বাস কৰে আৰম্ভণিতেই, কিয়নো পবিত্ৰ এই ৰমজান মাহটো আমি উপবাসে থাকোঁ। আমি আমাৰ জ্যেষ্ঠসকল, আমি আৰু আমাৰ সন্তান বা সৰু ল'ৰা ছোৱালী সকলোৰে মনত এটা উল্লাস থাকে। সৰুবিলাকে বিচাৰে আমিও ৰোজা ৰাখিম, খুব ফূৰ্তি, যদিও সিহঁতে নোৱাৰে দিনটো উপবাসে থাকিবলৈ আমাৰ নিচিনা, কিন্তু সিহঁতৰ মনতো এটা ইচ্ছা থাকে যে আমিও ৰোজা ৰাখিম। গতিকে সিহঁতে ৰোজা ৰাখে, আধা দিনত আমি কিবা এটা খুৱাই দিওঁ, ধৰি লওক ৰাতিপুৱা যিহেতুকে আমি চেহেৰি খাওঁ, মাজনিশা আমি চেহেৰি খাই উঠি যিটো আমি তাৰপিছৰ পৰা একো নাখাওঁ, পানী এটোপো আমি নাখাওঁ, তাৰপিছত আমি ৰোজা ধৰোঁ। এই ৰোজা ধৰাৰ পিছত আমি দিনটো একো নাখাওঁ, সন্ধিয়া যেতিয়া মগৰিবৰ আজান দিয়ে তাৰপিছতহে আমি খোৱা আৰম্ভ কৰোঁ আকৌ। সেই এই যে সময়খিনি, এইখিনি সময়ত আকৌ আমাৰ কণ কণ শিশুসকলে খুব ইচ্ছা কৰে ৰোজা ৰাখিবলৈ, তেওঁলোকেও নাখায়, খাব নোখোজে। সেইকাৰণে আমি সাধাৰণতে কি কৰোঁ, আমাৰ এইটো আমি নিজেও কৰিছিলোঁ, আমি যেতিয়া সৰু আছিলোঁ সিহঁতক আমি মানে আমাৰ মাহঁতে আমাক আধা দিনত কিবা এটা খাব দিছিলে, ধৰি লওক দিনৰ 12টামান বজাত আমাক খাব দিছিলে, খাই উঠি আকৌ আমি একো নাখাওঁ। তাৰপিছত আমি এতিয়া আমাৰ এই কণ কণ শিশুসকলক আমি তেনেকৈ, আৰু এইটো আৰু এটা আৰম্ভণি নহয় জানো, প্ৰেক্টিচ, গতিকে অভ্যাসটো কৰিবলৈ হ'লে এনেকুৱা কিবা এটা কৰিবই লাগিব। গতিকে সেইটো এটা ফূৰ্তি, সেইটোৱে সৰু ল'ৰা ছোৱালী ফূৰ্তি পায়, আমাৰো খুব ভাল লাগে। আৰু দিনত তেওঁলোকক আমি অলপমান কিবা খুৱাইলে আকৌ দিনটোৱে বাকীখিনি সময় একো নাখায়, পিছত আমাৰ লগত সন্ধিয়াহে খায়। ঈদৰ যিটো মনৰ যিটো এটা আনন্দ, ঈদ বুলি ক'লে মূল কথাটো হৈছে কাপোৰ কিনা। আমিও সৰুতে ভাল পাইছিলোঁ, মা দেউতাই কাপোৰ দিব, নতুন চোলা পিন্ধিম। বিহুৰ সময়ত যেনেকৈ সকলো অসমীয়াই আমি নতুন চোলা কিনো পিন্ধো, সেয়া এটা বিৰাট আনন্দ। ঠিক এই ঈদৰ সময়ত আমাৰ এই ৰোজাৰ ঈদত খুব আনন্দ যে আমি কাপোৰ কিনিম, নতুন চোলা থাকিব, নতুন চেণ্ডেল, কণ কণ ছোৱালীবিলাকৰ কাৰণে নতুন হেয়াৰ বেণ্ড, ৰাবাৰ বেণ্ড, কিবা কিবি বিভিন্ন বস্তু। গতিকে এই বস্তুখিনিৰ আৰম্ভণিটো আমি কি আৰম্ভণি ৰোজাৰ পৰা আৰম্ভ হৈ যায় যে কি কি কিনিম, সিহঁতৰ এটা লিষ্ট থাকে, মা এইটো লাগিব, দেউতা সেইটো লাগিব, অঁ ঈদত এইবাৰ চব পাবা, এই যে চব পাব বুলি কয়, ঈদৰ ফূৰ্তিটো বেলেগ, সিহঁতক লাগিব কিন্তু সেই গোটেইখিনি বস্তু। গতিকে সেইকাৰণে আমি ৰোজাৰ মাহটোৰ পৰা ধৰি লওক মাজ মাহমানৰ পৰা ধৰি লওক আধাখিনি ৰোজা গ'ল, তাৰপিছৰ পৰা আমি এতিয়া বজাৰ এপদ দুপদকৈ ল'ব লাগিল, কাৰণ নহ'লে হাহাকাৰ এটা হ'ব অৱস্থা শিশুসকলৰ। গতিকে আমি সেই তেনেকৈ শিশুসকলৰ কাৰণে ধৰি লওক এটা এখন লিষ্ট আমাৰো থাকিল, মাক কি দিব লাগিব, দেউতাক কি দিব লাগিব, আমাৰ জ্যেষ্ঠসকলৰ পৰিয়ালৰ সকলো আছে, নিজৰ আত্মীয় স্বজন আছে তেওঁলোকক, গতিকে সেই এখন লিষ্ট এখন তৈয়াৰ কৰিলোঁ আমিও, কৰি উঠি লাহে 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 এপদ দুপদকে মাছ ৰোজাৰ পৰাই আৰম্ভ কৰিলোঁ বস্তুখিনি কিনা, বুজিছে, পইচা গোটাব লাগিব তাৰ কাৰণে। যিহেতুকে আমি ৰমজান মাহত আমি ফিত্ৰা দিওঁ আৰু আমি জাকাতো দিওঁ, এইখিনি হয়তো আপোনালোকেও জানে, সেইখিনি দি উঠি আমাৰ নিজৰ কাৰণে, আমাৰ বিশেষকৈ এই যে আত্মীয় স্বজন আৰু নিজৰ পৰিয়ালৰ বাকীখিনি ল'ৰা ছোৱালীৰ কাৰণে, মা দেউতাৰ কাৰণে কিবা এটা ল'ম বুলিকে আমি এটা বেলেগকৈ এইটো সাঁচি থওঁ। আৰু ফিত্ৰাৰ জৰিয়তে আমি এই যে দুখীয়া লোকসকল আমাৰ ঘৰলৈ আহে বা বিভিন্ন ঠাইত তেওঁলোকে যায়, এই ফিত্ৰাৰ নামত আমি অলপ তেওঁলোকক দান দক্ষিণা দিওঁ। কিন্তু ৰমজান মাহত আমি বিশেষকৈ আমাৰ ধৰা বন্ধা নিয়ম অনুসৰি আমি সেইখিনি দিবই লাগে, আমাৰ সম্পত্তিৰ পৰা বা যাৰ যিখিনি আছে সেইখিনিৰ পৰা আমি এটা অংশ দুখীয়া নিচলক আমি দিবই লাগে। গতিকে সেইকাৰণে আমাৰ এইটো এটা মনত দুখ নাথাকে যে আমি 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 আজি ঈদ কৰি আছোঁ, নতুন চোলা পিন্ধিছোঁ, আমি দুখীয়াসকলে পিন্ধিব পাৰে, সেইটো নহয়, কাৰণ আমি ৰমজান মাহত দিছোঁৱেই তেওঁলোকক, তেওঁলোকেও যাতে নিজৰ ঘৰত আনন্দ মনেৰে ঈদ কৰিব পাৰে, নতুন চোলা এযোৰ কিনিব পাৰে, সেইখিনি যত্ন আমিও কৰিব লাগে, কাৰণ সকলোতো সৃষ্টিকৰ্তাৰেই হয়, তেখেতেহে দিছে কাৰণেহে আমি পাইছোঁ, আমি পাইছোঁ কাৰণে আমিও দিব লাগে, নহয় জানো? ইচ্ছা থাকে যে মই এইবাৰ ঈদত কি কি বনাম, পিঠাটো থাকিবই, পিঠা থাকিব, আপোনাৰ কোনোবাই নিমকি বনাব, কোনোবাই আজিকালি কেক বনায় আৰু বিভিন্ন ধৰণৰ পিঠা, আৰু ধৰি লওক আপোনাৰ আমি ৰাতিপুৱা ঈদৰ দিনাখন আমি ৰাতিপুৱাই খাওঁ সেৱাই, সেৱাইটো খুব গুৰুত্বপূৰ্ণ, কিন্তু ঈদৰ দিনাখন পুৱাই উঠি আমি মহিলাসকলে সাধাৰণতে পুৱাৰ ফজৰ নামাজৰ পিছত মহিলাসকলে ধুনীয়াকৈ গা পা ধুই উঠি এই পাকঘৰত যাব, গৈ সেৱাইখিনি বনাব, পিঠা বনাই আগদিনাখন বা তাৰ দুই এদিন আগৰ পৰা আপোনাক কৈছোঁৱেই, 15 দিনমান আগৰ পৰাই 10 দিনমান আগৰ পৰাই যোগাৰ চলি থাকে, কেৱল চোলা কাপোৰৰেই নহয় ৰান্ধা মেলাৰো যোগাৰ চলি থাকে, ঈদৰ দিনাখন কি খুৱাম কি খাম। গতিকে সেইখিনিও আমি সেই আগতীয়াকৈ নিমকি পিঠা এইবিলাক বনাই থলোঁ, ঈদৰ দিনাখন ঠিক ৰাতিপুৱাই আমি সেৱাই কৰিম, সেৱাই অলপমান বনাম, তাৰপিছত কোনোবাই হয়তো অন্যান্য মিঠাজাতীয় বনায় কিবাকিবি, আৰু তাৰোপৰি ধৰি লওক আমি সেৱাইৰ লগতে এই পিঠাখিনি খালোঁ, নিমকি খালোঁ, কেক খালোঁ, সেইখিনি খাই উঠি আকৌ আমি অলপ পিছত পোলাও বনাম, পোলাওৰ যোগাৰ চলিব, কোনোবাই পোলাও বনাব, কোনোবাই বিৰিয়ানী বনাব, যাৰ যিখিনি ভাল লাগে নিজৰ চেষ্টা অনুযায়ী, নিজৰ ভাল লগা অনুযায়ী নিজে নিজে বনায়।
পবিত্ৰ ৰমজান মাহ উপলক্ষে যুগুত কৰা সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি থলিতে পানীবদ্ধ কৰি অনা হৈছিল। এইখিনিতে আগবঢ়াইছো ফকৰুদ্দিন আহমেদ আৰু সংগীসকলে পৰিৱেশন কৰা এটি জিকিৰ।
গাহাৰ জল লবলৈ কোমল হৈ আছে হৃদয়ৰ মাজে, আলা বৈ আছে হৃদয়ৰ মাজে, নামে গংগাৰ জল লবলৈ কোমল বৈ আছে হৃদয়ৰ মাজে, আলা বৈ আছে হৃদয়ৰ মাজে।
ইমান পৰে ফকৰুদ্দিন আহমেদ আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ্তি শুনিলে। আজিৰ অনুষ্ঠান সামৰি মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছো। নমস্কাৰ।